আৰু হেডিংলি টেষ্টত দ্বিতীয় ইনিংছত ভাৰতৰ 2 উইকেটৰ বিনিময়ত 96 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত শ্ৰদ্ধাঞ্জলি শীৰ্ষক এখন বিশেষ আঁচনি গ্ৰহণ কৰা হয়। এই শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে বহিৰাজ্যত অধ্যয়নৰত অথবা কৰ্মৰত লোকৰ মৃত্যু হলে তেওঁলোকৰ মৃতদেহ স্বগৃহলৈ অনাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। অসম আৰক্ষীৰ বিশেষ শাখা এই আঁচনিখনৰ তদাৰকৰ দায়িত্বত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। ভুক্তভোগী পৰিয়ালে এই আঁচনিৰ বাবে 112 নম্বৰত ফোন কৰি আৰক্ষীৰ বিশেষ শাখাৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অৱশ্যে ব্যক্তিগতভাৱে চিকিৎসাৰ বাবে বহিৰাজ্যলৈ গৈ মৃত্যু হোৱা লোকে এই আঁচনিৰ সুবিধা নাপাব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
আমাৰ ৰাজ্য চৰকাৰৰ বাজেটত এইবাৰ আমি এটা সিদ্ধান্ত কৰিছিলো যে এনেকুৱা যদি ডেকা ল'ৰা আৰু ছাত্ৰ ছাত্ৰী, বিশেষকৈ অসমৰ বাহিৰত যদি তেওঁলোকৰ মৃত্যু হয়, তেওঁলোকৰ শৱদেহ সন্মান সহকাৰে আমি অসমলৈ উভতাই আনিম। আজি ৰাজ্য চৰকাৰৰ কেবিনেটে শ্ৰদ্ধাঞ্জলি নামে এখন আঁচনিৰ অনুমোদন জনায়। এই আঁচনিখনৰ দ্বাৰা অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা যুৱক যুৱতী অথবা ছাত্ৰ ছাত্ৰীসকলৰ মৃত্যু হলে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে ৰাজ্য চৰকাৰৰ খৰচত উভতাই লৈ অহা হ'ব। অৱশ্যে হস্পিটেলত ট্ৰিটমেণ্টৰ কাৰণে যি ট্ৰিটমেণ্ট কৰিব যায় তেনেকুৱা ধৰণে ৰোগীৰ মৃত্যু হলে এই আঁচনিখনৰ সুবিধা নাপাব। এই আঁচনিখন অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চে চোৱা চিতা কৰিব। এই বছৰ আমি আঁচনিখন নোহোৱাকৈয়ে প্ৰায় 15টা এনেকে মৃত শৰীৰ অসমলৈ উভতাই আনিছিলো, কিন্তু এতিয়া 112 নম্বৰত গাৰ্জেনে ফোন কৰি দিলে SBA ডিটেইলছ গ্ৰহণ কৰিব আৰু স্পেচিয়েল ব্ৰাঞ্চৰ এজন DIGৰ এই দায়িত্ব থাকিব, তেওঁ মৃতদেহটো সন্মান সহকাৰে উভতাই লৈ অহাৰ বাবে কাম কৰিব।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কালিৰ মন্ত্ৰীসভাৰ বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যত 44,106 বিদ্যালয়ত প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ অধীনত সেৱা আগবঢ়াই থকা 108,643 মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ মাহিলী মাননী 500 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অক্টোবৰৰ পৰা মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু কৰ্মচাৰীয়ে এই মাননী লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। পূৰ্বে ৰান্ধনীসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা 1,000 আৰু ৰাজ্য চৰকাৰৰ পৰা 500 টকাকৈ লাভ কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে এই মাননী 2,000 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বৈঠকত ৰাভা হাছং এলেকাৰ বাহিৰত থকা লোকসকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনতো অনুমোদন জনোৱা হয়। অংগনবাড়ী কৰ্মীসকলৰ ক্ষেত্ৰত নিৰীক্ষক পদৰ বাবে 50% সংৰক্ষণৰ লগতে ৰাজ্যৰ তৃতীয় লিংগৰ লোকসকলক সামাজিক আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ লোকৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। গোৱালপাৰা জিলাৰ উৰ্পদ বিল আৰু হাছিলা বিলৰ 2,045 হেক্টৰ ভূমিক সংৰক্ষিত বনাঞ্চল হিচাপে বৈঠকত স্বীকৃতি দিয়া হয়। সৰ্বশিক্ষা অভিযানৰ পৰা নিয়মীয়া হোৱা সকলো শিক্ষকৰ বছৰেকীয়া মাননী 3% বৃদ্ধি কৰাৰো সিদ্ধান্ত লোৱা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰীসকলৰ বাবে আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ অধীনত ঋণ লাভৰ সুবিধা সন্দৰ্ভতো এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ লগতে কাৰ্বি আংলং জিলাত হিন্দুজা কোম্পানীৰ পাম্প ষ্টৰেজ প্ৰকল্পৰ বাবে 5,400 কোটি টকাৰ অনুমোদন দিয়া হয়। বৈঠকত চন্দ্ৰপুৰত নবোদয় বিদ্যালয় স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCয়ে আন্তঃৰাষ্ট্ৰীয় কূপ নিয়ন্ত্ৰণ বিশেষজ্ঞৰ সহযোগত চলি থকা অভিযানত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে। শিৱসাগৰৰ ভটিয়াপাৰত থকা ONGCৰ ৰিগৰ পৰা যোৱা 12 দিনে হৈ থকা গেছ নিৰ্গমন নিয়ন্ত্ৰণৰ বাবে সকলো নিয়ম মানি চেষ্টা চলাই থকা হৈছে বুলি প্ৰতিষ্ঠানটোৰ প্ৰবন্ধকে জানিবলৈ দিছে। ONGCৰ সংকট ব্যৱস্থাপনা দল আৰু বিশেষজ্ঞৰ দলটোৱে প্ৰায় 10 ট্ৰেইলৰ ৰিগৰ সামগ্ৰী ইতিমধ্যে সফলতাৰে স্থানান্তৰ কৰিছে। ঘটনাস্থলীৰ পৰা ৰিগৰ অধিকাংশ সামগ্ৰী আঁতৰাই কূপটো কেপিং কৰাৰ বাবে চলাবলগীয়া অভিযানৰ বাবে ইতিমধ্যে সাজু কৰা হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় গধুৰ সঁজুলিসমূহ বৰ্তমান সেই স্থানলৈ নি থকা হৈছে। ভটিয়াপাৰৰ লগতে ইয়াৰ আশে পাশে থকা অঞ্চলৰ বায়ুৰ গুণাগুণ অবিৰতভাৱে নিৰীক্ষণ কৰি থকা হৈছে আৰু কূপটোৰ পৰা 30 মিটাৰৰ বাহিৰত হাইড্ৰকাৰ্বনৰ উপস্থিতি ধৰা নপৰাটো উৎসাহজনক হিচাপে বিবেচিত হৈছে। এই মূল্যায়নৰ আধাৰত ঘটনাস্থলীৰ পৰা 500 মিটাৰ ব্যাসাৰ্ধৰ বাহিৰত বাস কৰা লোকসকলক ঘৰলৈ উভতি আহি ৰন্ধা বঢ়া আৰু বিদ্যুতৰ ব্যৱহাৰকে ধৰি স্বাভাৱিক কাম কাজ পুনৰ আৰম্ভ কৰাটো নিৰাপদ বুলি পৰামৰ্শ দিয়া হৈছে। পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত থকা কাৰ্বি পৰিষদৰ শাখা সচিবালয় প্ৰাংগণত আজি 74 সংখ্যক কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালনৰ আয়োজন কৰা হৈছে। ডিফু চহৰৰ চাৰ্চিং টেৰন লাংকুং হাবে টাউন হলত পুৱা 8 বজাৰ পৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ হৈছে। দিনৰ 10 বজাত কাৰ্বি পৰিষদৰ অধ্যক্ষ ৰাজু টিছোৱে মুকলি সভাৰ অনুষ্ঠান সঞ্চালনা কৰিব। কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কাৰ্বি জনগোষ্ঠীক আগুৱাই নিয়া আৰু কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠাত অৱদান আগবঢ়োৱা প্ৰয়াত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে এই অনুষ্ঠান আৰম্ভ কৰা হ'ব। অনুষ্ঠানত বিধায়ক ৰূপ সিং টেৰণ আৰু কাৰ্বি ৰজা লংসিং ৰংহাঙো উপস্থিত থাকিব। সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ নীতিৰে পৰিচালিত ভাৰতে যোৱা এটা দশকত উল্লেখযোগ্য পৰিৱৰ্তনৰ সূচনা কৰিছে। যোৱা 11 বছৰে দেশৰ মূল খণ্ডসমূহত হোৱা পৰিৱৰ্তন সন্দৰ্ভত এয়া আমাৰ এক প্ৰতিবেদন।
যোৱা দশকত ভাৰতৰ শক্তিখণ্ডত বিভিন্ন উন্নয়ন পৰিলক্ষিত হৈছে। শক্তিখণ্ডত বৃদ্ধি পোৱা চাহিদা আন্তঃগাঁথনি উন্নয়ন আৰু গতানুগতিক তথা নবীকৰণযোগ্য শক্তিৰ উৎসৰ দ্বাৰা পৰিচালিত হৈছে। 2025 চনৰ জুন মাহলৈকে দেশত মুঠ স্থাপন কৰা শক্তি ক্ষমতা 476 গিগাৱাট আৰু ইয়াৰ প্ৰায় আধা অজীৱাশ্ম ইন্ধনৰ উৎস। নবীকৰণযোগ্য শক্তি 2026 গিগাৱাট হোৱাৰ ফলত ভাৰত এতিয়া সৌৰ শক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে তৃতীয় আৰু বায়ু শক্তিৰ ক্ষেত্ৰত চতুৰ্থ স্থানত আছে। 2018 চনৰ এপ্ৰিল মাহলৈকে দেশৰ গ্ৰাম্যাঞ্চলৰ 100% বৈদ্যুতিকৰণ কৰা হৈছে। ইয়াৰ ফলত বিদ্যুতৰ নাটনি হ্ৰাস পাইছে আৰু জনমূৰি বিদ্যুতৰ ব্যৱহাৰ 45% বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিয়ে সমগ্ৰ দেশৰ ঘৰ পোহৰাই তোলাৰ লগতে প্ৰধানমন্ত্ৰী কুসুম আঁচনিৰ জৰিয়তে সৌৰশক্তিচালিত জলসিঞ্চনৰ দ্বাৰা কৃষকৰ সবলীকৰণ কৰা হৈছে। বায়ু শক্তি খণ্ড দুগুণতকৈ অধিক উন্নত হৈছে আৰু জলবিদ্যুৎ তথা পাৰমাণৱিক শক্তিৰ ক্ষমতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। একে সময়তে ভাৰতৰ কয়লাখণ্ডক আধুনিকীকৰণ কৰি আত্মনিৰ্ভৰশীলতা আৰু বহন ক্ষমতা বৃদ্ধি কৰা হৈছে, যাৰ ফলত অভিলেখ সৃষ্টিকাৰী উৎপাদন দেশে লাভ কৰিছে। ইয়াৰ ফলত আমদানিৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ পৰা আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতালৈকে ভাৰতে কেৱল শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, ই স্বচ্ছ সেউজ ভৱিষ্যতৰ দিশত আগবাঢ়িছে।
বিশ্বৰ অন্যতম শক্তিপীঠ কামাখ্যা মন্দিৰত কালিৰে পৰা 5-দিনীয়া কাৰ্যসূচীৰে অম্বুবাচী মহাযোগ আৰম্ভ হৈছে। কালি প্ৰথম দিনটোতে তীব্ৰ গৰমকো নেওচি দেশী বিদেশী লক্ষাধিক ভক্তৰ ভিৰেৰে কামাখ্যা দেৱালয়সহ সমগ্ৰ নীলাচল পাহাৰ মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। চুবুৰীয়া দেশ নেপাল, ভূটান, বাংলাদেশৰ উপৰি জাৰ্মানীকে ধৰি ইউৰোপৰ কেইবাখনো দেশৰ পৰা বিদেশী ভক্ত অম্বুবাচী মহাযোগ উপলক্ষে আহি কামাখ্যা মন্দিৰত উপস্থিত হৈছে। বাহিৰৰ পৰা অহা ভক্তৰ একাংশই মন্দিৰ চৌহদত নানা বেশভূষা পৰিধান কৰি দেৱীক আৰাধনা কৰাৰ লগতে বিভিন্ন যোগ প্ৰদৰ্শন কৰি আন আন ভক্তকো আকৰ্ষণ কৰা দেখা গৈছে। ইপিনে অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তকে ধৰি আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে মন্দিৰৰ চৌহদত বাহৰ পাতি পৰিস্থিতি তদাৰক কৰি আছে। বাহিৰৰ পৰা অহা ভক্তসকলৰ বাবে পাণ্ডু নদী বন্দৰ আৰু কামাখ্যা ৰেল ষ্টেচনত দুটা শিবিৰ স্থাপন কৰা হৈছে। কালি সন্ধিয়া পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পাণ্ডু নদী বন্দৰ ঘাটত থকা শিবিৰটো মুকলি কৰে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে কামাখ্যা দেৱালয়ৰ বৰদলৈ আৰু সৰু দলৈ উপস্থিত থাকে। ভক্তসকলক সহায়ৰ বাবে পৰ্যটন বিভাগে প্ৰথমবাৰৰ বাবে প্ৰণাম নামেৰে 5টা আদৰণি কক্ষ নামনি কামাখ্যা, আদাবাৰী, কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু নদী বন্দৰ আৰু ভূতনাথত স্থাপন কৰিছে। ইপিনে নামনিৰ পৰা নীলাচল পাহাৰৰ ওপৰলৈ খোজকাঢ়ি উঠি যোৱা ভক্তৰ বাবে খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে। আইন শৃংখলা তথা তীৰ্থযাত্ৰী ভক্তৰ সুৰক্ষাৰ বাবে মন্দিৰ চৌহদত 120 গৰাকী স্থায়ী সুৰক্ষাকৰ্মী, 400 গৰাকী স্কাউট গাইড, 150 গৰাকী স্বেচ্ছাসেৱক, 250 গৰাকী অস্থায়ী সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। দেৱালয়ৰ চৌপাশে 500টা CCTV কেমেৰা স্থাপন কৰা হৈছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি সন্ধিয়া 6 বজাৰ পৰা ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব। 26 জুনৰ পুৱা নিবৃত্তিৰ লগে লগে দেৱী স্নান নিত্য পূজাৰ সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হ'ব। বিশ্বনাথ জিলাৰ গহপুৰ সমজিলাৰ অন্তৰ্গত চেচাত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 3জন লোকৰ থিতাতে মৃত্যু হয়। অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী চেচা নদীৰ সমীপত বনভোজ খাই উভতাৰ পথত এখন ট্ৰেক্টৰ আৰু মটৰচাইকেলৰ মাজত সংঘটিত দুৰ্ঘটনাটোত মটৰচাইকেল আৰোহী 2জন ছাত্ৰসহ ট্ৰেক্টৰখনৰ চালকজনৰ মৃত্যু হয়। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ পাঁচখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ হেডিংলিত অনুষ্ঠিত প্ৰথমখন খেলত ভাৰতে কালি তৃতীয় দিনা দ্বিতীয় ইনিংছত সংগ্ৰহ কৰা 90 ৰাণৰ পৰা আজি চতুৰ্থ দিনৰ খেল পুনৰ আৰম্ভ কৰিব। কালিৰ দিনান্তত কে এল ৰাহুলে 47 আৰু অধিনায়ক শুভমন গিলে 6 ৰাণ কৰি খেলি আছিল। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ বিৰুদ্ধে লিডছত চলি থকা টেষ্ট মেটছৰ প্ৰথম ইনিংছত ভাৰতীয় দলে সংগ্ৰহ কৰা 471 ৰাণৰ প্ৰত্যুত্তৰত ইংলেণ্ডে 465 ৰাণত প্ৰথম ইনিংছ সামৰে। ভাৰতে প্ৰথম ইনিংছত 6 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। শুভমন গিলে 147 ৰাণ কৰাৰ বিপৰীতে ঋষভ পণ্টে 134 ৰাণৰ বৰঙণি আগবঢ়ায়। আয়োজক দলৰ হৈ অলি পোপে 106 ৰাণ আৰু হেৰি ব্ৰুকে সংগ্ৰহ কৰা 99 ৰাণে দলটোক লক্ষ্যৰ ওচৰ চাপিবলৈ সহায় কৰে। ইয়াৰ পূৰ্বে ভাৰতে 3 উইকেটত 359 ৰাণ সংগ্ৰহ কৰি প্ৰথম ইনিংছ আৰম্ভ কৰিছিল। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক মনজিৎ গগৈৰ সৈতে।
ইজৰাইল ইৰাণৰ মাজত যুদ্ধ অব্যাহত থকাৰ সময়তে ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাই বোমা আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱাৰ পাছত বিশ্বজুৰি তৃতীয় বিশ্বযুদ্ধৰ আশংকা ঘনীভূত হৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধত জৰ্জৰিত হোৱাৰ কথা বিবেচনা কৰিবলৈ দুসপ্তাহৰ সময়লৈ দুদিন পিছতেই ইৰাণৰ 3টা পাৰমাণৱিক ঘাটিত আমেৰিকাই B-2 বোমাৰু বিমানেৰে আক্ৰমণ কৰে। এই বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকততেই মুখ্য বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম বাজি উঠিল তৃতীয় বিশ্বযুদ্ধৰ দামামা, ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ বোমা, আমাৰ অসম কাকতে যুদ্ধত আমেৰিকাৰ প্ৰৱেশ, 37 ঘণ্টা উৰি আহি 3টা পৰমাণু প্ৰকল্পত বাংকাৰ বাস্তাৰৰ আঘাত শিৰোনামেৰে এই বাতৰিটো পৰিৱেশন কৰিছে। অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম সমগ্ৰ বিশ্বক আতংকিত কৰি ট্ৰাম্পৰ অপাৰেচন মিডনাইট হেমাৰ আৰম্ভ, ইৰাণত আমেৰিকাৰ প্ৰচণ্ড বোমাবৰ্ষণ। গোৱালপাৰাৰ হাছিলা বিলৰ উৎসেদস্থলী পৰিদৰ্শন কৰিবলৈ যোৱা সাংসদ ৰকিবুল হুছেইনক কালি একাংশ লোকে অপদস্থ কৰাৰ লগতে বাহনৰো ক্ষতিসাধন কৰা বাতৰিটো দৈনিক অসম অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লোকসেৱা ভৱনত কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰিটো অন্যান্য কাকতকেইখনৰ লগতে দ্য ছেণ্টিনেল আৰু দ্য আছাম ট্ৰিবিউন কাকতে পৰিৱেশন কৰিছে। শক্তিপীঠ কামাখ্যাধামত কালিৰে পৰা বহু প্ৰত্যাশিত অম্বুবাচী মহাযোগ আৰম্ভ হোৱাৰ বাতৰিটো দ্য টাইমছ অৱ ইণ্ডিয়া কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে।
মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিশিষ্ট ক্ৰীড়া সংগঠক বিচিত্ৰ কুমাৰ মেধিৰ আজি পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ মঙলদৈৰ কৰিম চক নিজা বাসভৱনত দেহাৱসান ঘটে। প্ৰাক্তন ফুটবল ৰেফাৰী, নৰ্থ মঙলদৈ ক্লাবৰ প্ৰাক্তন সভাপতি, মঙলদৈ ক্ৰীড়া সন্থাৰ প্ৰাক্তন উপসভাপতি মেধিৰ মৃত্যুৰ সময়ত বয়স আছিল 75 বছৰ। বিভিন্ন কাকত আলোচনী, স্মৃতিগ্ৰন্থৰ সম্পাদক, মঙলদৈৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ়োতা বিচিত্ৰ কুমাৰ মেধিৰ মৃত্যুত সমগ্ৰ দৰং জিলাত শোকৰ ছাঁ পৰিছে। তেওঁৰ শেষকৃত্য আজি আগবেলা মঙলদৈ শ্মশানত সম্পন্ন কৰা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বাহিৰত মৃত্যু হোৱা লোকৰ শৱদেহ স্বগৃহলৈ অনাৰ বাবে অসম মন্ত্ৰীসভাৰ শ্ৰদ্ধাঞ্জলি আঁচনিত অনুমোদন। ONGCত গেছ নিৰ্গমন নিয়ন্ত্ৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় কূপ নিয়ন্ত্ৰণ বিশেষজ্ঞৰ সহযোগত চলি থকা অভিযানৰ উল্লেখনীয় অগ্ৰগতি। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি 74 সংখ্যক প্ৰতিষ্ঠা দিৱস। বিশ্বৰ অন্যতম শক্তিপীঠ কামাখ্যা মন্দিৰত 5 দিনীয়া কাৰ্যসূচীৰে কালি আৰম্ভ হোৱা অম্বুবাচী মহাযোগৰ আজি দ্বিতীয় দিন। আৰু হেডিংলি টেষ্টত দ্বিতীয় ইনিংছত ভাৰতৰ 2 উইকেটৰ বিনিময়ত 90 ৰাণ সংগ্ৰহ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।